বাতৰি সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাই কৰ আৰোপণ সংশোধনী বিধেয়ক 2025 আৰু সংশোধিত আয়কৰ বিধেয়ক 2025 মৌখিক ভোটত গৃহীত কৰে। ৰাজ্যসভাই মণিপুৰৰ 2025-26 বৰ্ষৰ সাধাৰণ বাজেট আৰু বিনিয়োজন বিধেয়কৰ লগতে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক 2025ত অনুমোদন জনায়। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত 35 লাখৰো অধিক কৃষকলৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে 3,900 কোটি টকা হস্তান্তৰ কৰা হয়। পুনেৰ খেৰতালুকা জিলাত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 7 গৰাকী মহিলা তীৰ্থযাত্ৰীৰ মৃত্যু হয় আৰু চীনৰ চেংডুত অনুষ্ঠিত বিশ্ব গেমছ 2025ত ভাৰতৰ মহিলা উশ্ৰু খেলুৱৈ নম্ৰতা বাট্টাই 52 কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰু অন্যান্য বিষয় লৈ বিৰোধী পক্ষৰ প্ৰতিবাদৰ বাবে আজিও লোকসভাত দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি দিনৰ 11 বজাত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ 14 মিনিটৰ ভিতৰতে সদন প্ৰথমবাৰৰ বাবে স্থগিত ৰখা হয়। পাছত দুপৰীয়া 2 বজাত সদন পুনৰ মিলিত হয় আৰু তেতিয়াই অধ্যক্ষই ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন বিধেয়ক 2025 আৰু ৰাষ্ট্ৰীয় এণ্টি ডপিং সংশোধনী বিধেয়ক 2025ৰ সন্দৰ্ভত আলোচনা আৰম্ভ কৰে। অৱশ্যে বিৰোধী পক্ষৰ সদস্যসকলে হুলস্থূলীয়া প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষৰ আসনত থকা সদস্যগৰাকীয়ে সদন 4 বজালৈ স্থগিত ৰাখে। 4 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়তো একে পৰিস্থিতি বিৰাজ কৰাত অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ৰাখে। ইয়াৰ মাজতে আজি লোকসভাই কৰ আৰোপণ সংশোধনী বিধেয়ক 2025 আৰু সংশোধিত আয়কৰ বিধেয়ক 2025 মৌখিক ভোটত গৃহীত কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰু অন্যান্য বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ মাজতে বিধেয়ককেইখন সদনত উত্থাপন কৰে। আয়কৰ বিধেয়ক 2025ৰ মূল উদ্দেশ্য হৈছে আয়কৰ সম্পৰ্কীয় আইনখন একত্ৰিত আৰু সংশোধন কৰা। আনহাতে কৰ আইন সংশোধনী বিধেয়ক 2025ে আয়কৰ আইন 1961 আৰু বিত্ত আইন 2025 সংশোধন কৰিব। শাসক আৰু বিৰোধী পক্ষৰ মাজত হোৱা উত্তপ্ত বাক বিতণ্ডাৰ বাবে ৰাজ্যসভাও আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ মাজতে আজি ৰাজ্যসভাই মণিপুৰৰ 2025-26 বৰ্ষৰ সাধাৰণ বাজেট আৰু বিনিয়োজন বিধেয়কৰ লগতে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক 2025ত অনুমোদন জনায়। ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই আজি বিৰোধী সাংসদসকলে সংসদৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ শোভাযাত্ৰা উলিওৱা ক্ষেত্ৰত বাধা প্ৰদান কৰা বিষয়টো উচ্চ সদনত উত্থাপন কৰে। সংবাদ সংস্থাৰ বাতৰি অনুসৰি আজি আগবেলা এই শোভাযাত্ৰা উলিওৱাৰ সময়ত আৰক্ষীয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, সাংসদ প্ৰিয়ংকা গান্ধী, কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু জয়ৰাম ৰমেশকে ধৰি ভালেসংখ্যক সাংসদক আটক কৰি সংসদ মাৰ্গ আৰক্ষী থানালৈ লৈ যায়। অৱশ্যে তেওঁলোকক পাছত মুকলি কৰি দিয়া হয়। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা দাবীৰ ধন পৰিশোধ হিচাপে দেশৰ 35 লাখৰো অধিক কৃষকলৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে 3,900 কোটি টকা হস্তান্তৰ কৰা হয়। ইয়াৰ ভিতৰত ৰাজস্থানৰ 9,70,000 কৃষকলৈ 1,400 কোটি টকা হস্তান্তৰ কৰা হয়। ৰাজস্থানৰ ঝুনঝুনত আজি অনুষ্ঠিত এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এইদৰে কয়। এই অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী ভগীৰথ চৌধুৰীও উপস্থিত আছিল। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শ্ৰীচৌহানে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে শস্য বীমা আঁচনিৰ ব্যাপক সংস্কাৰ সাধন কৰিছে, যাৰ ফলত এতিয়া এখন গাঁৱত শস্যৰ ক্ষতি সাধন হলে কৃষকে বীমাৰ ধন লাভ কৰে। তেওঁ কয় যে 2016 চনৰ পৰা বৰ্তমানলৈকে দেশৰ কৃষকসকলে শস্য বীমাৰ ৰূপত 2,12,000 কোটি টকাৰো অধিক ধন লাভ কৰিছে। শ্ৰীচৌহানে কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক তেওঁলোকৰ আয় বৃদ্ধি কৰি সমৃদ্ধিশালী কৰাৰ বাবে অবিৰতভাৱে সিদ্ধান্ত গ্ৰহণ কৰি আছে। অবৈধভাৱে সাৰ আৰু বীজ বিক্ৰী কৰাসকলক সকীয়াই দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতাৰক কৃষকসকলক ৰেহাই দিয়া নহ'ব। এনে লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে শীঘ্ৰে নতুন আইন প্ৰণয়ন কৰাৰ হ'ব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত ভাষণ দি ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই কৃষকসকলক বৈজ্ঞানিক কৃষি পদ্ধতি অৱলম্বন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে মাটি পৰীক্ষা কৰাৰ পাছতহে প্ৰয়োজন অনুসৰি সাৰ প্ৰয়োগ কৰিব লাগে। এই অনুষ্ঠানত ৰাজস্থানৰ ঝুনঝুন, চিকাৰ, জয়পুৰ, কাঠপুতলি, বেহৰু আৰু অন্যান্য জিলাৰ কৃষকসকলে অংশগ্ৰহণ কৰাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত বহুসংখ্যক কৃষকে ভাৰ্চুৱেল মাধ্যমেৰে সংযুক্ত হয়। উল্লেখযোগ্য যে মধ্যপ্ৰদেশৰ কৃষকসকললৈ 1,100 ৫৬ কোটি টকা, ৰাজস্থানৰ কৃষকসকললৈ 1,121 কোটি, ছত্তীশগড়ৰ কৃষকসকললৈ 150 কোটি আৰু অন্যান্য ৰাজ্যৰ কৃষকসকললৈ 773 কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গোৱা বিধানসভা সমষ্টিত অনুসূচিত জনজাতিৰ পুনৰ সামঞ্জস্য বিধেয়ক 2025 ৰাজ্যসভাই অনুমোদন জনোৱাৰ লগে লগে সংসদে আজি গৃহীত কৰে। লোকসভাই যোৱা সপ্তাহতে এই বিধেয়কখন গৃহীত কৰিছিল। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে অনুসূচিত জনজাতিৰ সদস্যসকলক ফলপ্ৰসূ গণতান্ত্ৰিক অংশগ্ৰহণৰ বাবে আসন সংৰক্ষণ কৰা আৰু গোৱা বিধানসভাৰ আসন পুনৰ সামঞ্জস্যৰ ব্যৱস্থা কৰা। এই সম্পৰ্কে হোৱা আলোচনাৰ উত্তৰ দি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে অনুসূচিত জনজাতিৰ সংখ্যা 2001 চনত 566ৰ পৰা বৃদ্ধি হৈ এতিয়া 149,000ৰো অধিক হৈছে। তেওঁ কয় যে পূৰ্বে কেৱল অনুসূচিত জাতিৰ বাবেহে সংৰক্ষণৰ ব্যৱস্থা আছিল, কিন্তু অনুসূচিত জনজাতিৰ সংখ্যা বৃদ্ধিৰ লগে লগে তেওঁলোকৰ বাবেও আসন সংৰক্ষণৰ ব্যৱস্থা আৱশ্যকীয় হৈ পৰিছে। তেওঁ কয় যে মুঠ 40খন আসনৰ ভিতৰত কেৱল 1খন আসনহে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু বিধানসভাত আদিবাসী সদস্যৰ বাবে কোনো সংৰক্ষণৰ ব্যৱস্থা নাছিল। শ্ৰীমেঘৱালে কয় যে গোৱা বিধানসভাত আদিবাসীসকলক সংৰক্ষণ দিয়াৰ উদ্দেশ্যে এই বিধেয়কখন উত্থাপন কৰা হৈছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ মূল মন্ত্ৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ সৈতে কেন্দ্ৰীভূত। ইয়াৰ পূৰ্বে আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ সদানন্দ মাহলু শেঠ তনাৱাৰে কয় যে এই বিধেয়কখনৰ জৰিয়তে জনজাতীয় সমাজে বিধানসভাত প্ৰতিনিধিত্ব লাভ কৰিব। পুনেৰ খেৰতালুকা জিলাত আজি এখন চাৰিচকীয়া বাহন 100 ফুট গভীৰ খাদত পৰি যোৱাৰ ফলত 7গৰাকী মহিলাৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আন 31গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়। এই যাত্ৰীসকল পবিত্ৰ শাওন মাহ উপলক্ষে কুণ্ডেশ্বৰ মন্দিৰলৈ গৈ আছিল। আহতসকলক এখন ব্যক্তিগত চিকিৎসালয় আৰু চান্দলি গ্ৰাম্য হাস্পতালত ভৰ্তি কৰোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এই দুৰ্ঘটনাত নিহতসকলৰ নিকটতম আত্মীয়লৈ 2,00,000 টকা আৰু আহতসকললৈ 50,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। চীনৰ চেংডুত অনুষ্ঠিত বিশ্ব গেমছ 2025ত ভাৰতৰ মহিলা উশ্ৰু খেলুৱৈ নম্ৰতা বাট্টাই 52 কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰিছে। নম্ৰতাই ফিলিপিনছৰ ক্ৰিজাৰ ফেইট কোল্লাডক 2-0 ফলাফলত পৰাস্ত কৰি বিশ্ব গেমছৰ উচ্চত ভাৰতৰ বাবে পোনপ্ৰথমটো পদক নিশ্চিত কৰে। এই জয়ৰ লগে লগে নম্ৰতাই ৰূপৰ পদক লাভ কৰাটো খাতাং হ'ল আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া ফাইনেলত নম্ৰতাই সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় গল্ফ সংস্থাই ইণ্ডোনেছিয়াৰ গল্ফ এছ'চিয়েচনৰ সহযোগত এছিয়া পেচিফিক গল্ড কনফেডাৰেশ্যনে আয়োজন কৰা প্ৰথমখন মিড এমেচৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতৰ 4জনীয়া দলটো প্ৰেৰণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। লোকসভাই কৰ আৰোপণ সংশোধনী বিধেয়ক 2025 আৰু সংশোধিত আয়কৰ বিধেয়ক 2025 মৌখিক ভোটত গৃহীত কৰে। ৰাজ্যসভাই মণিপুৰৰ 2025-26 বৰ্ষৰ সাধাৰণ বাজেট আৰু বিনিয়োজন বিধেয়কৰ লগত মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক 2025ত অনুমোদন জনায়। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত 35 লাখৰো অধিক কৃষকলৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে 3,900 কোটি টকা হস্তান্তৰ কৰা হয়। পুনেৰ খেৰতালুকা জিলাৰ আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 7গৰাকী মহিলা তীৰ্থযাত্ৰীৰ মৃত্যু হয় আৰু চীনৰ চেংডুত অনুষ্ঠিত বিশ্ব গেমছ 2025ত ভাৰতৰ মহিলা উশ্ৰু খেলুৱৈ নম্ৰতা বাট্টাই 52 কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।